বিখাদর হিকলি। বুকুত হাজার দুঃখ আর এ বুকু বিখাত লৈ উঠত এটি কৃত্রিম হাঁহি বিৰিঙাবলৈ মোৰ ব্যর্থ প্রচেষ্টা চলিয়ে থাকে। যি নাজানে মোৰ বুকুত লৈ ফুৰা দুখৰ গভীরতা, সিনো কি বুঝিব মোৰ হাঁহির আঁৰৰ সুখৰ পৰিসীমা। বিষাদৰ আর্তনাদে আজি মোৰ বুকুত আস্ফালন কৰিছে। দুখৰ এপাত চোকা অস্তৰে কলিজাখন চিৰাচিৰ কৰিছে। তেজেৰে লুতুৰি পুতুৰি দেহৰ অৱশিষ্টখিনি উজিয়াই থকাৰ আস্থা হেৰাইছে। বুকুত এতিয়া তেজৰ চেকুৰাৰে কৰাল মৰা এটি নিথৰ দেহে ছটফটাইছে। জুৰুলা হিয়াখনত আৱৰি ধৰা বিখন্নতাই খানি খুচি থকা সৰকা কৰিছে। দুৰ্ভাগ্যৰ হিৰে হিৰে লৈ ফুৰা কেঁচা ঘাঁহৰ বিষ সহিব নোৱাৰি বুকুখন যন্ত্ৰণাত উচপি উঠিছে। বিষাদ বিষাদ মোৰ মনৰ কোঠাৰিত আজি নাই সেই অৱসাদ, আছে বিখন্ন হিয়াৰ কোণত লৈ ফুৰা সোৱৰণীৰ সাতোৰঙীন ৰংবোৰ। মাথো ৰোমন্থনহে কৰোঁ সেই ৰঙৰ মাদকতাক। বিষাদৰ শিকলি ছিঙি মন প্ৰাণ খুলি বিলীন হ'ব বিচাৰোঁ অনুভূতিৰ জীপাল সুবাসৰ মাজত। তাৰ বাবে আজি সেমেকি নুঠে মোৰ চকুৰ পতা। মাথো এবাৰ অনুভৱ কৰিছোঁ আচোন মোৰ দুখে ভৰা আধৰুৱা জীৱন গাথাত মই কিমান দুখী। মোৰ কলিজাত আজিও সজীৱ তোমাৰ মৰমৰ সেই স্মৃতি। কিয় বাৰু মানুহক পংগু কৰে, ছিঙিব খুজিও ছিঙিব নোৱাৰা প্ৰেমৰ অলিক প্ৰতিশ্ৰুতিৰ এনাজৰীডালে। আজি আৰু নাই সেই মৰম, সেই অভিমান, সেই ভালপোৱা। আছে মাথো নিখংগ মনত নিৰবিচ্ছিন্নতাৰে বৈ দুখৰে সুৰ তুলি প্ৰণয়ৰ এখনি নৈ। নিজান মনৰ কোঠালিত নিস্তব্ধতাৰ সুমনীয়া কাঢ়ি দুচকুৰে মুকুতা সৰিছে বেদনাবোৰ সুঁৱৰি। বিষাদৰ কিৰ্লিৰ প্ৰতিধ্বনি আহি বুকুতে খুন্দিয়াইছেহি। হৃদয়খন তেজেৰে বিৰিঙি উঠিছে কলিজাখন ফাটি। নিয়তিৰ নিষ্ঠুৰ আঘাতত আজি সকলো হেৰুৱাই জীৱনে উচুপিছে। আৰ্তনাদ কলিজাৰ বিননিত বুকু ভেদি তোমাৰ জানো হৃদয় স্পৰ্শ কৰিছে।